Yes.
কেমন বলছিল?
Yeah.
তেরাম তেরাম শুনেছেন
মিকির
নাকি? হ্যাঁ
মিকির পাহাড় জিলাৰ পৰা
হয় হয়, আপুনি শুই আছে নেকি?
নাই হোৱা
আপোনাৰ আপোনাৰ যে পৰি পেলাই পিঠিটো ভাঙিছিল, ঠিক পালে, ভাল পাইছে?
বাদ দে, এতিয়া এটাই কথা কবি নহয়, আপুনি সিদ্ধাৰ্থ গোস্বামী চিনি পায় নেকি? তেতিয়া 5,000 টকা
নকওঁ
এটা পাবি।
নকওঁ নকওঁ, আপুনি কওক কি কি ক'ম বুলি ভাবিছে কওকচোন।
এও কব লগা নাই।
আপুনি সিদ্ধাৰ্থ গোস্বামী চিনি পায় নেকি?
সেইটোৱেতো কবি, আৰু কিবা আছে? তো এতিয়া হ'ল
আজি গালি পাৰা নাই নেকি?
হ'ল নে এইটো?
আপুনি আৰু দুবাৰ কওক 15,000 টকা
না
পাব।
থ, যা এতিয়া থৈ
আপুনি
দে।
সিদ্ধাৰ্থ গোস্বামী চিনি পায় নেকি?